এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। অৰুণাচলৰ আঞ্জাওত সংঘটিত পথ দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ নিকটাত্মীয়ক মুখ্যমন্ত্ৰীৰ 5,00,000 টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড়ত আজি 23,000ৰো অধিক মহিলাক 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত দাখিল কৰা অভিযোগনামাৰ প্ৰতিলিপি আদালতত জমা দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নাম ভূমিকাত কৰা অভিনয়েৰে এটা যুগৰ সূচনা কৰা আইডু সন্দিকৈক আজি মৃত্যুবাৰ্ষিকীত স্মৰণ। আৰু লক্ষ্ণৌত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ আজি চতুৰ্থখন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতংগ বাতৰি। অৰুণাচল প্ৰদেশৰ আঞ্জাওত সংঘটিত পথ দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5,00,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াৰ গেলাপুখুৰীত দুৰ্ঘটনাত নিহত 20 শ্ৰমিকৰ পৰিয়ালক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰে। মৃতকসকলৰ নিকটাত্মীয়ক কেন্দ্ৰীয় চৰকাৰে 2,00,000 টকাৰ এককালীন অনুদান আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। দুৰ্ঘটনাত আহত লোকজনৰ চিকিৎসাৰ বাবেও তেওঁ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 1,00,000 টকাৰ সাহায্য প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া জিলাৰ আয়ুক্তক নিহত শ্ৰমিকৰ পৰিয়ালক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চাহ শ্ৰমিকক কাম কৰিবলৈ অৰুণাচললৈ লৈ যোৱাটো চিন্তনীয় বিষয় বুলি মন্তব্য কৰে। ঔদ্যোগিকীকৰণৰ পৰিৱেশ সৃষ্টি হলেহে সমস্যাৰ অন্ত পৰিব বুলি তেওঁ কয়। ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে বহিৰাজ্যত মৃত্যু হোৱা বহু শ্ৰমিকৰ মৃতদেহ স্বগৃহলৈ অনা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চাহ শ্ৰমিকৰ সুৰক্ষাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আশ্বাস দিয়ে।
মই তিনিচুকীয়া জিলাৰ আয়ুক্ত মহোদয়ক নিৰ্দেশ দিছো যে সকলোকে যাতে যিসকলে কিবা কাৰণত যদি অৰুণোদয় পোৱাও নাই তৎকালীনভাৱে তেওঁলোকক যাতে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰে। মাহত 1,250 টকা পাই থাকিব আৰু তেওঁলোকক মই ৰেচন কাৰ্ড যদি কাৰোবাৰ নাই লগে লগে ৰেচন কাৰ্ড কেইখনো দিব অনুৰোধ কৰিছোঁ। অন্ততঃ চাউল দালি চেনি নিমখ এইখিনি পাই থাকিব। আমি বাগান কৰ্তৃপক্ষৰ লগতো কথা পাতিম, বাগানত তেওঁলোকক আমি কাম দিব পাৰোঁ নেকি, আৰু যিখিনি ল'ৰা ছোৱালীৰ শিক্ষাৰ দিশত সহায় কৰিব লাগিব। মই জিলা আয়ুক্ত মহোদয়ক কৈছো যে আমাৰ সন্তানসকলৰ কন্যা বা পুত্ৰ সন্তানসকলৰ পঢ়াৰ কাৰণেও যাতে চৰকাৰে বিভিন্ন ধৰণে সহায় কৰে।
ৰাজ্য চৰকাৰে মহিলাসকলক কেৱল গৃহিণী হিচাপে গণ্য কৰাৰ মানসিকতা দূৰ কৰি নতুন অসমৰ আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাৰ সহযাত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস চলাই আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত আজি ডিব্ৰুগড়ৰ টিংখাং বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 23,791গৰাকী মহিলাক 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰি ডঃ শৰ্মাই এইদৰে কয়। তেওঁ গুজৰাট আৰু কৰ্ণাটককে ধৰি বহিৰাজ্যসমূহৰ উদাহৰণ দি অসমক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত মহিলাসকলক অৱদান আগবঢ়াবলৈ আহান জনায়। তেওঁ লগতে মহিলাসকল পশুপালন, মীন উৎপাদন আদি খণ্ডৰ সৈতে জড়িত হলে ৰাজ্যৰ অৰ্থনীতি ক্ৰমাৎ শক্তিশালী হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে মৰাণত 12,32,00,000 টকা ব্যয়ৰে নিৰ্মাণ হোৱা অভয়পুৰ গ্ৰাম্য ক্ৰীড়া চৌহদো উদ্বোধন কৰে। তেওঁ লগতে তৃতীয় পৰ্যায়ৰ অসম মালাৰ অধীনত 37,92,00,000 টকা ব্যয়েৰে মৰাণ নিতাই পথৰ মৰাণ টাউন ক্লাবৰ পৰা গছপুৰীয়া লুকুমাৰী অংশৰ 9.3 কিলোমিটাৰ পথৰ উন্নীতকৰণ আৰু সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। একেদৰে মুখ্যমন্ত্ৰীয়ে 19,50,00,000 টকা ব্যয় সাপেক্ষ টিংখাং সমজিলা আয়ুক্তৰ কাৰ্যালয় আৰু মৈত্ৰী আঁচনিৰ অধীনত 2,15,00,000 টকাৰে নিৰ্মাণ কৰিবলগীয়া মৰাণ থানা ভৱনৰ আধাৰশিলাও স্থাপন কৰে। ইপিনে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি দতমা বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যসকলক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰে। এই উপলক্ষে বৰচিজৰাৰ উদাংশ্ৰী খেলপথাৰত আয়োজিত খেল অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানলৈকে ৰাজ্যৰ 50টাতকৈ অধিক বিধানসভা সমষ্টিত 20,00,000তকৈ অধিক সদস্যাক মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকাকৈ প্ৰদান কৰা হৈছে। তেওঁ লগতে অহা জানুৱাৰীৰ ভিতৰত ৰাজ্যৰ 40,00,000 মহিলাক 10,00,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত দাখিল কৰা অভিযোগনামাৰ প্ৰতিলিপি আদালতত জমা দিবলৈ নিৰ্দেশ দিছে। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা চি বি আই তদন্তৰ বাবে অনুৰোধ জনাই দাখিল কৰা এখন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীক লৈ গঠিত এখন বিচাৰপীঠে আজি এই নিৰ্দেশ দিয়ে। আদালতে লগতে 13 মাৰ্চত লেখ আবেদনখনৰ পৰৱৰ্তী শুনানি দিন ধাৰ্য কৰে। এই সন্দৰ্ভত আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই এইদৰে কয়।
আজি দ্বিতীয়টো শুনানি আছিলে। আজি শুনানি কালত আমাৰ উকিল কমল নয়ন চৌধুৰী ডাঙৰীয়া যুক্তি দাঙি ধৰিলে। তেওঁলোকে চৰকাৰে কলে যিহেতু চাৰ্জশ্বীটখন পঢ়িব লাগিব, বৰ দীঘল চাৰ্জশ্বীট, আয়োগ এখন গঠন কৰিছে, আয়োগৰ ৰিপৰ্ট জমা দিব লাগিব, এই গোটেইখিনি লৈ অহা 13 মাৰ্চত পৰৱৰ্তী শুনানি দিছে। এতিয়া কথাটো হ'ল চাৰ্জশ্বীটখন কাৰো হাততে পৰা নাই, যোনে যিয়ে উৰা বাতৰি বিয়পাই নুফুৰকে চাৰ্জশ্বীট কাৰো হাতত পৰা নাই। চাৰ্জশ্বীটখন পোৱাৰ পিছতহে আমি তাতে পঢ়ি অধ্যয়ন কৰি আমাৰ উকিলে কোৰ্টক জনাব বা আমিও মনৰ কথাখিনি আমি ক'ব পাৰিম কি কি আছে কি কি নাই। এতিয়া কথাটো হ'ল নো ওৱান কিল জেছিকা বুলি এটা আছেনে, চ' 30 বছৰ পিছত এনেকুৱা হ'ব নেকি যে নো ওৱান কিল জুবিন গাৰ্গ, সেনেকুৱা যাতে নহয় সেইটোৱে আমি মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেনেকুৱা
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চি বি আই তদন্ত বিচাৰি আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মা আৰু যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱাই এই লেখ আবেদনখন দাখিল কৰিছিল। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত কৰা অভিনয়েৰে এটা যুগত সৃষ্টি কৰা আইদেউ সন্দিকৈৰ আজি 23 সংখ্যক মৃত্যুবাৰ্ষিকী। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ পৰিচালনাই 1935 চনত মুক্তি লাভ কৰা জয়মতী চলচ্চিত্ৰত অভিনয় কৰি এগৰাকী মহান নাৰীয়ে কুসংস্কাৰ অন্ধবিশ্বাসত বুৰ যোৱা সমাজখনক নতুন চিন্তা আৰু নতুন পথৰ সন্ধান দিছিল। অৱশ্যে তেওঁ সমকালীন সমাজৰ ৰসৰ বলি হ'বলগীয়া হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুণ্যতিথি উপলক্ষে শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে আইদেউ সন্দিকৈয়ে হাজাৰ হাজাৰ সামাজিক প্ৰত্যাহ্বানকো নেওচি অভিনয়ক সাহসেৰে বুকুঠাব দি অসমীয়া নাৰীৰ বাবে অভিনয় ক্ষেত্ৰত বাট মুকলি কৰি থৈ গৈছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে তেওঁৰ বাৰ্তাত কয় যে আইদেউ সন্দিকৈ কেৱল এটি নাম নহয় বৰং অসমীয়া চলচ্চিত্ৰৰ ঐতিহ্য, অসমীয়া নাৰীৰ সাহস আৰু ত্যাগৰ জীৱন্ত প্ৰতীক। জয়মতীৰ ছবিত নাম ভূমিকাত অভিনয় কৰি শিল্পীগৰাকীয়ে দেখুৱাই থৈ যোৱা আদৰ্শই জাতীয় চলচ্চিত্ৰৰ উত্তৰণৰ বাট সদায় পোহৰাই ৰাখিব বুলি তেওঁ আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুণ্যতিথি উপলক্ষে শিল্পীগৰাকীক স্মৰণ কৰি কয় যে সন্দিকৈয়ে প্ৰথমখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি অসমৰ নাৰী সমাজৰ বাবে দৃষ্টান্ত দাঙি ধৰিছিল আৰু তাহানিৰ ৰক্ষণশীলতা, কুসংস্কাৰক নেওচি কণ্টকময় পথেৰে নাৰী সবলীকৰণৰ পথ প্ৰশস্ত কৰিছিল। তেখেতৰ সাহস, ত্যাগৰ গাথা আৰু অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা উল্লেখযোগ্য অৰিহণাই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি তেওঁ মন্তব্য কৰে। উদ্ভাৱন, প্ৰযুক্তি আৰু যুৱশক্তিক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে কাছাৰ জিলাৰ শিলচৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত আজি টেকনোভেচন সন্মিলন অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন মন্ত্ৰী নন্দিতা গালোচাই এই সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচী সন্দৰ্ভত এইদৰে কয়।
Technovation Summit is an, I think it isn't a new approach, it's always been there. So the young minds who have come here to showcase their talent and the thoughts provoking sense of theirs which they have tried to display still now is encouraging. This is what the young Indian minds being looked up to, and the theme itself was to innovate it. So we had seen some of the innovations they had been trying to do, and I wish them all the success in this journey of theirs.
জিলাখনৰ 13খন বিদ্যালয়ৰ 154গৰাকী শিক্ষাৰ্থীয়ে এই সন্মিলনত অংশ লৈ তেওঁলোকৰ উদ্ভাৱন আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিভা প্ৰদৰ্শন কৰে। অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱমাল্য কোচ, NIT শিলচৰৰ পঞ্জীয়ক অধ্যাপক অসীম ৰয়, উদ্ভাৱক উদ্ধৱ বৰালী, DRDOৰ বিজ্ঞানী নন্দিত ভট্টাচাৰ্যই এই সন্মিলনত অংশ লৈ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে। নগাঁও জিলাৰ ধিং ৰাজচক্ৰৰ দখলীকৃত চৰকাৰী ভূমিত আজি দ্বিতীয় দিনাও প্ৰশাসনে উচ্ছেদ অভিযান চলায়। আজি ৰৌমাৰী বিল, মৈৰাধ্বজ, বেচামাৰী, শালমৰাবৰী, অকৰাবৰী আৰু গেলেকনি বিলৰ ভূমি দখলমুক্ত কৰাৰ বাবে অভিযান চলোৱা হয়। এই অভিযানৰ বাবে 300 আৰক্ষীৰ লোক নিয়োগ কৰা হৈছে। এই অভিযান 19 আৰু 20 ডিচেম্বৰতো চলিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে কালিৰ পৰা চলা এই উচ্ছেদ অভিযানত টুকটুকি, শালনাবাৰী আৰু আহোম গাঁৱত অবৈধভাৱে পুখুৰী খনন কৰা চৰকাৰী ভূমি দখলমুক্ত কৰা হয়। কাছাৰ জিলা প্ৰশাসনে জনসাধাৰণৰ সুৰক্ষা আৰু আইন শৃংখলা বৰ্তাই ৰখাৰ উদ্দেশ্যে জিলাখনৰ ভাৰত বাংলাদেশ সীমান্ত অঞ্চলত ততালিকে কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। জিলাখনৰ আয়ুক্ত মৃদুল যাদৱে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰিছে। দুমাহলৈ বলবৎ হ'বলগীয়া এই নিৰ্দেশ অনুসৰি সীমান্তৰ 1 কিলোমিটাৰ এলেকাত সূৰ্যাস্তৰ পৰা সূৰ্যোদয়লৈকে জনসাধাৰণৰ আহ যাহ নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰি বৰাক নদীৰ জলপথ আৰু নৈপৰীয় অঞ্চলসমূহত চলাচল, যাতায়াত আৰু মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ বাধা নিষেধ আৰোপ কৰা হৈছে। একেদৰে সীমামূৰীয়া 5 কিলোমিটাৰ এলেকাত নিশাৰ ভাগত চেনি, চাউল, ঘেঁহু আৰু খোৱাতেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে চৰকাৰী কামত নিয়োজিত কৰ্মচাৰীসকলক এই নিষেধাজ্ঞাৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। উত্তৰ গুৱাহাটীৰ ছোৱালী হাইস্কুলৰ ছাত্ৰী অৰ্পিতা দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা অনুষ্ঠানলৈ বাছনি লাভ কৰিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 21 ডিচেম্বৰত গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ 25-30 গৰাকী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয়লৈ আলোচনা কৰিব। পূৰ্বে দলগত শিতানত দুবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰা কৃতি শিক্ষাৰ্থীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ বাবে ইতিমধ্যে প্ৰশ্ন সাজু কৰা বুলি প্ৰকাশ কৰিছে।
ভাৰত ভূটান সীমান্তৰ তামোলপুৰত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে জিলা প্ৰশাসনে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি আয়োজিত এখন বৈঠকত এই সংঘাত হ্ৰাস কৰাৰ লগতে বনভোজৰ সময়ছোৱাত হ'ব পৰা অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ বিশদভাৱে আলোচনা কৰা হয়। সভাত জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে অঞ্চলটোত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণত গুৰুত্ব আৰোপ কৰে। বন্যজীৱ আৰু মানুহৰ মাজত সংঘাত দূৰীকৰণৰ বাবে শীঘ্ৰে দুখন সভা অনুষ্ঠিত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে লগতে হাতীৰ খাদ্য হিচাপে গছ ৰোপণতো গুৰুত্ব আৰোপ কৰে। আই আই টি গুৱাহাটীৰ সৈতে কম খৰচত হাতীৰ শৰীৰত ৰেডিঅ' কলা সংস্থাপনৰ কথা আলোচনা কৰা বুলিও তেওঁ সভাত উল্লেখ কৰে। হাতীৰ দ্বাৰা কোনো লোকৰ প্ৰাণহানি হলে অথবা শস্যভূমি নষ্ট হলে উচিত ক্ষতিপূৰণ দিয়া হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত কাছাৰত আজি সফলতাৰে ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। লোক আদালতৰ জৰিয়তে জিলাখনৰ 6,94,00,000 টকাৰো অধিক মূলৰ গোচৰ নিষ্পত্তি কৰা হয়। লোক আদালতত তালিকাভুক্ত 1,071টা বিচাৰাধীন গোচৰৰ ভিতৰত 252টা গোচৰ আৰু 5,421টা প্ৰাক বিচাৰাধীন গোচৰৰ ভিতৰত 394টা গোচৰ নিষ্পত্তি কৰা হয়। এই পদক্ষেপৰ জৰিয়তে জনসাধাৰণে দ্ৰুত আৰু কম খৰচত ন্যায় লাভ কৰাৰ লগতে নিয়মীয়া আদালতৰ ওপৰত হেঁচা হ্ৰাস পাইছে বুলি আশা কৰা হৈছে। ধেমাজি কাছাৰী মৈদানত 9 জানুৱাৰীৰ পৰা 4-দিনীয়া কাৰ্যসূচীৰে আত্মনিৰ্ভৰ ধেমাজি উৎসৱৰ 5ম সংস্কৰণৰ আয়োজন কৰা হৈছে। ধেমাজি আৰক্ষী, কৃষি বিজ্ঞান কেন্দ্ৰ, বিভিন্ন বিভাগ আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ সৈতে আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ অনুজ পিকুৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বিষয়ে প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কৃষক, শিপিনী, আত্মসহায়ক গোট, ঔদ্যোগিক সংযোগ আৰু প্ৰযুক্তিগত সাহায্য প্ৰদান কৰি আত্মনিৰ্ভৰশীলতা নিশ্চয়তা প্ৰদান কৰাই এই উৎসৱৰ মূল উদ্দেশ্য। তেওঁ লগতে এই উৎসৱ সফল কৰি তোলাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে আজি চিৰাং জিলাৰ উত্তৰ প্ৰান্তৰ নাঙলভাঙা নৈৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া আমগুৰি ঔগুৰি সংযোগী দলংখনৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ অসমমালা আঁচনিৰ অধীনত মুঠ 61 কোটি টকা ব্যয়েৰে এই দলংখন নিৰ্মাণ কৰা হ'ব। দলংখনৰ আধাৰশিলা স্থাপন কৰি শ্ৰীমহিলাৰীয়ে বিপিএফ দলে বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচি নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে পাৰ্যমানে চেষ্টা চলাব বুলি উল্লেখ কৰে। তেওঁ লগতে এমাহৰ ভিতৰত নাঙলভাঙাটো এখন দলঙৰ আধাৰশিলা স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে। শ্ৰীমহিলাৰীয়ে অহা বছৰ আমগুৰি কুখৰাজৰা সংযোগী আন এখন দলঙৰ কাম কৰা হ'ব বুলিও প্ৰকাশ কৰে। অনুষ্ঠানত বিটিচিৰ নিচিমা সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰীকে ধৰি বিপিএফৰ কেইবাগৰাকীও নেতাকৰ্মী উপস্থিত থাকে। বন বিভাগে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ দাঁতিকাষৰীয়া কৌপাতি চাহ বাগিচাত বিগত প্ৰায় 10 দিন ধৰি আতংকৰ সৃষ্টি কৰা বাঘিনীজনীক আজি পিঞ্জৰাবদ্ধ কৰে। মঙলদৈৰ বন্যপ্ৰাণী সংমণ্ডলৰ বিষয়া প্ৰদীপ্ত বৰুৱাই জনোৱা মতে পিঞ্জৰাবদ্ধ বাঘিনীজনীক প্ৰথমে গুৱাহাটীৰ চিৰিয়াখানালৈ অনা হ'ব আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হ'ব নে চিৰিয়াখানাতে ৰখা হ'ব সেই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল কিছু সময়ৰ পাছতে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হ'ব। ঘন কুঁৱলীৰ বাবে খেলখন আৰম্ভ হোৱাত বিলম্ব হৈছে। ভাৰত সম্প্ৰতি শৃংখলাত 2-1 ফলাফলত আগবাঢ়ি আছে। শৃংখলাৰ 5ম তথা অন্তিমখন খেল পৰহিলৈ আহমেদাবাদত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। অৰুণাচলৰ আঞ্জাওত সংঘটিত পথ দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ নিকটাত্মীয়ক মুখ্যমন্ত্ৰীৰ 5 লাখ টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড়ত আজি 23,000ৰো অধিক মহিলাক 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত দাখিল কৰা অভিযোগনামাৰ প্ৰতিলিপি আদালতত জমা দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নাম ভূমিকাত কৰা অভিনয়েৰে এটা যুগৰ সূচনা কৰা আইদেউ সন্দিকৈ আজি মৃত্যুবাৰ্ষিকীত স্মৰণ আৰু লক্ষ্ণৌত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ আজি চতুৰ্থখন খেল। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।